Guwahati. নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও, নগাঁও আৰু হোজাই জিলাৰ মুঠ 7,964গৰাকী উদ্যোগীৰ মাজত আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰে। এই উপলক্ষে নগাঁৱৰ নেহৰুবালিত আয়োজিত অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, পীযুষ হাজৰিকা আৰু কৃষ্ণেন দোপাল উপস্থিত থাকে। আজি মৰিগাঁও জিলাৰ 1,944গৰাকী, নগাঁও জিলাৰ 4,196গৰাকী আৰু হোজাই জিলাৰ 1,824গৰাকী সাম্ভাব্য উদ্যোগীৰ মাজত ধনৰাশি বিতৰণ কৰা হয়। এই আঁচনিৰ অধীনত সাধাৰণ শাখাৰ 7,923গৰাকীলৈ 2,00,000টকাকৈ আৰু বৃত্তিগত শাখাৰ 41গৰাকীলৈ 5,00,000টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। মহাশিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হয়। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানৰ শিৱ মন্দিৰসমূহত আজি পুৱাৰে পৰা ভক্তৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। বজালি জিলাৰ জালিখাতাৰ কলিবাৰী শ্ৰীশ্ৰী শিৱথানত আজিৰে পৰা 5-দিনীয়া কাৰ্যসূচীৰে 93 সংখ্যক শিৱ চতুৰ্দশী সভা মহোৎসৱ আৰম্ভ হৈছে। উল্লেখযোগ্য যে এছিয়া মহাদেশৰ ভিতৰত অন্যতম বৃহৎ তথা 224 বছৰীয়া বৃহৎ বটবৃক্ষৰ তলত 1934চনতে এই শিৱথান গঢ় লৈ উঠিছিল। অহা 19 ফেব্ৰুৱাৰীত এই মহোৎসৱৰ অন্ত পৰিব। 2020-21 বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাসমূহ আজি বিয়লি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সাংস্কৃতিক মন্ত্ৰী বিমল বৰায়ো অনুষ্ঠানত ভাগ লয়। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে অসমীয়া চলচ্চিত্ৰৰ গৌৰৱময় যাত্ৰাৰ বিষয়ে উল্লেখ কৰে।
অসমৰ চলচ্চিত্ৰৰ উন্নয়ন উত্তৰণ আমাৰ সকলোৰে কাম্য। চলচ্চিত্ৰ প্ৰেমী হিচাপে চৰ্চাৰ বিষয় হয় যে চলচ্চিত্ৰ ভাল বা বেয়া, সেই বিষয়বিলাক চলচ্চিত্ৰ ৰসিকসকলে নিৰ্ণয় কৰে। ছবি সদায় ভাল আৰু নান্দনিকতাৰে পৰিপূৰ্ণ, সৃষ্টিৰ প্ৰতিভাৰ বিকাশৰ অনন্য এটা পথ। গতিকে আমি ঘপককে এটা কমেণ্ট আমি ডেফিনেটলি কোৱাত কোনো অসুবিধা নাই, কিন্তু এই সৃষ্টিৰ লগত জড়িত হৈ থকা প্ৰতিজন শিল্পী, কলা কৌশলীৰ পৰা আৰম্ভ কৰি এই উদ্যোগটোৰ লগত জড়িতসকলৰ নিৰন্তৰ প্ৰয়াস তাত নিহিত হৈ থাকে। মই ভাবো যে আমাৰ এই চলচ্চিত্ৰৰ যাত্ৰাক আগুৱাই লৈ যাবলৈ হলে আমি নিশ্চিতভাৱে পজিটিভ ভাইব্ৰেশ্যন, পজিটিভ পৰিৱেশ আমি সকলোৱে নিৰ্মাণ কৰা উচিত।
এইবেলি বেলকনিত ভগৱান ছবিখনে 2020 বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা আৰু ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই, ৰজেন বৰা শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। শব্দ নিশব্দ কোলাহল ছবিখনক 2021 বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ঘোষণা কৰা হৈছে। ধনজিৎ দাসে 2021 বৰ্ষৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে। শংকু ৰাজকোঁৱৰ আৰু জুবলি বৰুৱালৈ 2020 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা আৰু ৰাজদীপলৈ 2020 বৰ্ষৰ শ্ৰেষ্ঠ গীতিকাৰৰ বঁটা আগবঢ়োৱা হৈছে। 2020 বৰ্ষৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা হৰিশ খান্না আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা মন্দাকিনী গোস্বামীয়ে লাভ কৰিছে। অসম বিধানসভাৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশন 19 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। অধিৱেশনৰ দ্বিতীয় দিনা বিধানসভাত 2026-27 বৰ্ষৰ অন্তৱৰ্তী লেখানুদান উত্থাপন কৰা হ'ব। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে লেখানুদান দাখিল কৰিব। বাজেট অধিৱেশনত পৰৱৰ্তী 3 বা 6 মাহ ৰাজ্যখন চলিবৰ বাবে প্ৰয়োজনীয় পুঁজিত মঞ্জুৰি দিয়া হ'ব। আজিৰে পৰা ডিফুৰ তাৰালাংছত 52 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে। আজি শিল্পীৰ নাম পঞ্জীয়ন, শিল্পীৰ শিবিৰ মুকলি, বিচাৰক আৰু কাৰ্বি সাংস্কৃতিক সমাজৰ মাণ্ডলিক সমিতিৰ সভা অনুষ্ঠিত হয়। এইবাৰ এই মহোৎসৱত চহা শিল্পীসকলক বিশেষ গুৰুত্ব দিয়া হৈছে। এই মহোৎসৱত কাৰ্বি লোককৃষ্টি প্ৰদৰ্শন কৰাৰ লগতে আন আন কাৰ্যসূচীৰো আয়োজন কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অহা 19 ফেব্ৰুৱাৰীত এই মহোৎসৱৰ সামৰণি পৰিব। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বজালি সংমণ্ডলৰ জিলা কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় গৃহ আজি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। 1,06,00,000 টকা ব্যয় সাপেক্ষ এই কাৰ্যালয় উদ্বোধন কৰি মন্ত্ৰী দাসে কয় যে জনস্বাস্থ্য বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকাৰ সময়ত নিৰ্মাণ আৰম্ভ কৰা এই কাৰ্যালয় উদ্বোধন কৰি তেওঁ আনন্দিত হৈছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত খেলত ভাৰতে পাকিস্তানক 176 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত 7টা উইকেট হেৰুৱাই 175 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ঈশান কিষাণে সৰ্বাধিক 77 ৰাণ কৰে। পাকিস্তানৰ ছাইম আয়ুবে 3টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত পাকিস্তানে বাতৰি যুগুতোৱাৰ পৰলৈকে 6 অভাৰত 4টা উইকেট হেৰুৱাই 38 ৰাণ সংগ্ৰহ কৰে। নিশাৰ আঞ্চলিক বাতৰি মানি পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05